Iya, Akakbani. Batri khuite, moi Honjiboni pathok. Etiar pradhan batri bhitorot ase. Pradhanmantri Narendra Modi, aji Brazilor rashtrapati Luiz Inácio Lula da Silva-r khuite dvipakshik boithokot milito hobo. Kendra Grihomantri Amit Shahe aji Guwahatir CRPF-r 87 sankhyak protistha divasor kuskavajot ongrohon korar logote dashom ahom arokhi battalion-r notun sohoror adanshila sthapon koribo. কৃত্রিম বুদ্ধিমত্তার শক্তিশালী তথা দায়বদ্ধ দৃষ্টিভঙ্গীরে নতুন দিল্লীর ভারত মণ্ডপমত অনুষ্ঠিত ভারত কৃত্রিম বুদ্ধিমত্তা প্রভাব শীর্ষ সম্মেলন 2026-র কালি সামরণি পড়ে আর টি-20 বিশ্বকাপ ক্রিকেট প্রতিযোগিতা যা নিশা অনুষ্ঠিত লীগ পর্যায়ের অন্তিমখন খেলত অস্ট্রেলিয়ায় ওমানক 9 উইকেটত পরাস্ত করে। প্রধানমন্ত্রী নরেন্দ্র মোদী ব্রাজিলর রাষ্ট্রপতি লুইস ইনাসিও লুলা দা সিলভার সৈতে নতুন দিল্লীত আজি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠকত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ দিশটো পৰ্যালোচনা কৰিব। বহুপক্ষীয় মঞ্চত সহযোগিতা, শাসন, গোলকীয় দক্ষিণ সম্পৰ্কীয় বিষয়সমূহকে ধৰি পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক বিষয়সমূহ সন্দৰ্ভত দুয়োগৰাকী নেতাই মত বিনিময় কৰিব। উল্লেখযোগ্য যে 2006 চনৰ পৰা ব্ৰাজিল ভাৰতৰ কৌশলগত অংশীদাৰ। লেটিন আমেরিকান দেশসমূহৰ ভিতৰত ব্ৰাজিল ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ। বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, শক্তি, কৃষি, স্বাস্থ্য আৰু ঔষধ, নবীকৰণযোগ্য শক্তি, খনিজ পদাৰ্থ, বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত থকা সহযোগিতা অধিক শক্তিশালী হৈ পৰিছে। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ, জলবায়ু পৰিৱৰ্তন আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ত দুয়োখন দেশে সহমত ব্যক্ত কৰে। বহুপক্ষীয় মঞ্চ যেনে ব্ৰিক্ছ, G20, G4, আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ লগতে ৰাষ্ট্ৰসংঘ, বিশ্ব ব্যৱসায় সংস্থা আৰু ইউনেস্কোৰ দৰে বৃহত্তৰ বহুপক্ষীয় সংস্থাসমূহতো দুয়োখন দেশে সহযোগিতা লাভ কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত CRPF-ৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰাৰ লগতে দশম অসম আৰক্ষী বেটেলিয়নৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে CRPF-ৰ প্ৰতিষ্ঠা দিৱস অসম তথা উত্তৰ পূৰ্বাঞ্চলত আয়োজন কৰা হৈছে। 8টা দলৰ প্ৰায় 1400 CRPF-ৰ জোৱানে এই কুচকাৱাজত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ ওচৰৰ কচুতলিত দশম আৰক্ষী বেটেলিয়নৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰিব। গৃহমন্ত্ৰী শ্ৰীশ্বাহে কালি অসমৰ কাছাৰ জিলাৰ কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী নাটানপুৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সীমান্ত অঞ্চলসমূহৰ উন্নয়নৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে দেশৰ 17খন ৰাজ্যৰ 336টা খণ্ড আৰু প্ৰায় 1954খন গাঁৱৰ লগতে অসমৰ 140খন সীমান্তৱৰ্তী গাঁৱত এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তেওঁ লগতে কয় যে 336টা খণ্ড আৰু ভাৰত বাংলাদেশ সীমান্তৰ প্ৰায় 2000 গাঁৱত উন্নয়নমূলক কাম ইতিমধ্যে আৰম্ভ হৈছে। উল্লেখযোগ্য যে ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীয়ে সীমান্তৱৰ্তী অঞ্চলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে সীমান্তৰে হোৱা অপৰাধ নিয়ন্ত্ৰণ আৰু অভ্যন্তৰীণ সুৰক্ষা সুদৃঢ় কৰাত অৰিহণা যোগাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অবৈধ অনুপ্ৰৱেশ অসমৰ বাবে এটা বৃহৎ সমস্যা বুলি উল্লেখ কৰি কয় যে অনুপ্ৰৱেশকাৰীসকলে বহুসংখ্যক গাঁৱত বসবাস কৰি আছে। বিজেপি চৰকাৰে বিগত 10 বছৰত অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলি শ্ৰীশ্বাহে প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰাৰ এটা অভিযান চলি আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে দীৰ্ঘদিন শাসনত থকা স্বত্তেও এই সমস্যা সমাধান কৰিবলৈ সমৰ্থ নহল বুলি সমালোচনা কৰে। অসমৰ বানৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে অনাগত 5 বছৰত অসমক এখন বানমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ বিজেপি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ৰাজ্যখনৰ পথ আন্তঃগাঁথনি উন্নয়ন, পৰ্যটন কেন্দ্ৰ স্থাপন আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰতো ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। বিগত 10 বছৰত অসমৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় 15 লাখ কোটি টকা আবণ্টন দিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত উন্নত অসম গঢ়াৰ দিশত এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে। ইয়াৰ পূৰ্বে শ্ৰীশ্বাহে নাটানপুৰত উপস্থিত হৈ প্ৰথমে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী BSF-ৰ সীমান্ত চকী পৰিদৰ্শন কৰে আৰু সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ অগ্ৰগতি আৰু সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। তেওঁ লগতে অনুষ্ঠানস্থলীত মহিলা আত্মসহায়ক গোটৰ বিপণী পৰিদৰ্শন কৰাৰ লগতে লাখপতি বাইদেউসকলৰ সৈতেও মত বিনিময় কৰে। পশ্চিমবংগত ভোটার তালিকার বিশেষ পুঙ্খানুপুঙ্খ সংশোধন প্রক্রিয়ার সময়ত সংঘটিত হিংসাত্মক ঘটনা আর রাজনৈতিক প্রভাব সম্পর্কীয় গোচরত উচ্চতম ন্যায়ালয়ে রাজ্যখনের আরক্ষী মহাপরিদর্শকগৰাকী সতর্ক করে দিয়ে। সর্বোচ্চ ন্যায়ালয়ে এইবলিও স্পষ্ট করে দিয়ে যে যদিহে রাজনৈতিক নেতায় করা আপত্তিজনক মন্তব্যের বিরুদ্ধে আরক্ষী মহাপরিদর্শকগৰাকী কোনো ধরনের পদক্ষেপ গ্রহণ নকরে তেন্তে ভবিষ্যতে তেওঁর বিরুদ্ধে কঠোর ব্যবস্থা গ্রহণ করা হব। আরক্ষী মহাপরিদর্শকগৰাকীয়ে প্রাপ্ত অভিযোগের ভিত্তিত গ্রহণ করা ব্যবস্থা সন্দর্ভত প্রতিবেদন দাখিল করব লাগিব বলে ন্যায়ালয়ে নির্দেশ দিয়ে। অহা মাহত গোচরটির পরবর্তী শুনানি গ্রহণ করা হব। আপনাদের বাতরি শুনেছে আকাশবাণীর পৰা। কৃত্রিম বুদ্ধিমত্তার শক্তিশালী তথা দায়বদ্ধ দৃষ্টিভঙ্গীরে নতুন দিল্লির ভারত মণ্ডপমত অনুষ্ঠিত ভারত কৃত্রিম বুদ্ধিমত্তা প্রভাব শীর্ষ সম্মেলন 2026 কালি সামরণি পড়ে। নতুন দিল্লিত সামরণি অনুষ্ঠানত ভাষণ দি ইলেকট্রনিক্স আর তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণবে কয় যে এই সম্মিলনে বহু দিকত বৃহৎ সফলতা লাভ করেছে। তেওঁ লগতে কয় যে 500,000তকৈও অধিক দর্শকে কৃত্রিম বুদ্ধিমত্তার প্রদর্শনী উপভোগ করেছে, বহু কথা শিকিছে আর বিশ্বের কেবাগৰাকী বিশেষজ্ঞর সঙ্গে মত বিনিময় করেছে। বহু ষ্টার্টআপে এই মঞ্চৰ জৰিয়তে নিজৰ কাম কৰাৰ সুযোগ পাইছে বুলিও শ্ৰীবৈষ্ণৱে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা তথা আন্তঃগাঁথনিৰ ক্ষেত্ৰত এই মঞ্চৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বহু বিনিয়োগৰ প্ৰতিশ্ৰুতিও লাভ কৰিছে। এই সন্মিলনখনক সমৰ্থন কৰা আৰু ইতিবাচকভাৱে লোৱা সকলো যুৱক যুৱতীৰ প্ৰতি শ্ৰীবৈষ্ণৱে কৃতজ্ঞতা প্ৰকাশ কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সোৱালে কয় এই অনুষ্ঠানক এটা বৃহৎ সফলতা বুলি তেওঁ অভিহিত কৰে। তেওঁ কয় যে কৃত্রিম বুদ্ধিমত্তার এই সম্মিলনত 20 বিশ্ব নেতায় অংশগ্রহণ করার লগতে সমগ্র বিশ্বৰ পৰা মন্ত্রী পর্যায়ত 45 প্রতিনিধি দলের প্রতিনিধিত্ব করেছিল। এই সম্মিলনত শতাধিক দেশে অংশগ্রহণ করে বিশেষকৈ গোলকীয় দক্ষিণক কৃত্রিম বুদ্ধিমত্তার ক্ষেত্র শক্তিশালী করার বাবে এখন মঞ্চ প্রদান করা হয়েছিল বলে মুখপাত্রগৰাকীয়ে উল্লেখ করে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীযোগে মন কী বাত অনুষ্ঠানত জনসাধারণৰ সৈতে নিজৰ মনৰ ভাব প্রকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 131 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ কেন্দ্ৰৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR এপতো শুনিবলৈ পোৱা যাব। এই অনুষ্ঠান আকাশবাণীৰ ইউটিউব চেনেলযোগে পোনপটীয়াভাৱে প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে এই অনুষ্ঠানৰ হিন্দী প্ৰচাৰণৰ পাছতে আঞ্চলিক ভাষাত প্ৰচাৰ কৰিব। শুল্ক সন্দৰ্ভত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে ভাৰতৰ সৈতে বাণিজ্যিক লেনদেনৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। তেওঁ কয় ভাৰতৰ সৈতে দেশখনৰ সৌহাৰ্দ্যমূলক সম্পৰ্ক আছে আৰু আমেৰিকাই ভাৰতৰ সৈতে বাণিজ্যিক কাম কাজ অব্যাহত ৰাখিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে যোৱা নিশা হোৱাইট হাউচত অনুষ্ঠিত এখন সংবাদমেলৰ পাছত আমেৰিকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দান সন্দৰ্ভত এইদৰে মন্তব্য কৰে। চলিত মাহৰ প্ৰথম ভাগতে ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ ওপৰত শাস্তিমূলকভাৱে আৰোপিত শুল্কৰ 25% হ্ৰাস কৰাৰ বাবে কাৰ্যকৰী নিৰ্দেশনা প্ৰদান কৰিছিল। বাণিজ্য চুক্তিৰ অধীনত ৱাশ্বিংটনে নতুন দিল্লীৰ ওপৰত আৰোপিত 25% শুল্কৰ পৰা 18% হ্ৰাস কৰিছিল। ইজৰাইলৰ আক্ৰমণত কালি লেবাননৰ পূব বেক্কা উপত্যকাত কমেও 10 লোকৰ মৃত্যু হোৱাৰ লগতে আন 24 লোক আহত হয়। ইয়াৰ এদিন পূৰ্বে পেলেষ্টাইনী আশ্ৰয় শিবিৰ এটাত হোৱা ইজৰাইলৰ আক্ৰমণত আন 2 লোক নিহত হয়। ইজৰাইলৰ সূত্ৰই জনোৱা মতে এয়া হৈছে বেক্কা উপত্যকাত খোপনি পোতা লেবানিজ উগ্ৰপন্থী গোট হিজবুল্লাহৰ ক্ষেত্ৰত কৰা আক্ৰমণ। অৱশ্যে হিজবুল্লাহৰ ফালৰ পৰা এই সংক্ৰান্তত কোনো তাৎক্ষণিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। ICC T20 বিশ্বকাপ ক্রিকেট প্রতিযোগিতা যোৱা নিশা শ্রীলঙ্কার পাল্লেকেলে স্টেডিয়ামত অনুষ্ঠিত লীগ পর্যায়ের অন্তিমখন খেলত অস্ট্রেলিয়ায় ওমানক 9 পরাস্ত করে। ওমানে প্রথমে বেটিং করে 16 দুটা বলত আটাইকটা উইকেট হেরায় 104 রানহে সংগ্রহ করে। প্রত্যুত্তর অস্ট্রেলিয়ায় মাত্র 9 বলতে এটা উইকেট হেরায় 105 রানর বিজয় লক্ষ্য অতিক্রম করে। ভাৰতে কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ছুপাৰ 8ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। T20 বিশ্বকাপৰ ছেমি ফাইনেল খেলসমূহ অহা 4 আৰু 5 মাৰ্চত অনুষ্ঠিত হ'ব। অহা 8 মাৰ্চত চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা চিলভাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে আজি গুৱাহাটীত CRPFৰ 87 সংখ্যক প্রতিষ্ঠা দিবসৰ কুচকাবাজত অংশগ্রহণ করার 10ম আরক্ষী বেটেলিয়নের নতুন চৌহদৰ আধাৰশিলা স্থাপন করব। কৃত্রিম বুদ্ধিমত্তার শক্তিশালী তথা দায়বদ্ধ দৃষ্টিভঙ্গীর নতুন দিল্লির ভারত মণ্ডপমত অনুষ্ঠিত ভারত কৃত্রিম বুদ্ধিমত্তা প্রভাৱ শীর্ষ সম্মেলন 2026 কালি সামৰণি পৰে আৰু টি টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতা যোৱা নিশা অনুষ্ঠিত লীগ পর্যায়ৰ অন্তিমখন খেলত অস্ট্রেলিয়া ওমানক 9-0 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।